নিখতন বাণিজ্যিক ৰন্ধন গেছ যোগান ধৰা হৈছে। তেওঁ কয় যে ঘৰুৱা ৰন্ধন গেছৰ উৎপাদন 40% বৃদ্ধি পাইছে আৰু খুচুৰা বিক্ৰী কেন্দ্ৰসমূহত কোনো নাটনি হোৱা নাই। তেওঁ কয় যে মানুহে ৰন্ধন গেছৰ নাটনি হ'ব বুলি আতংকিত হৈ বুকিং কৰাটো হ্ৰাস পাইছে আৰু অনলাইন বুকিং 93% বৃদ্ধি পাইছে। কলা বজাৰ আৰু মজুতকৰণৰ বিৰুদ্ধে লোৱা ব্যৱস্থা সন্দৰ্ভত তেওঁ কয় যে সমগ্ৰ দেশতে কালি এনে কাৰ্যৰ বিৰুদ্ধে 4,500তকৈ অধিক অভিযান চলোৱা হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই কয় যে যোৱা 24 ঘণ্টাত কোনো সামুদ্ৰিক দুৰ্ঘটনাৰ বাতৰি পোৱা হোৱা নাই আৰু 22খন জাহাজ তথা 611গৰাকী ভাৰতীয় নাৱিক সুৰক্ষিত হৈ আছে। তেওঁ কয় যে কোনো বন্দৰতে যান জঁটৰ সমস্যা হোৱা নাই আৰু সামগ্ৰী পৰিবহণকাৰী জাহাজসমূহ সুচলভাৱে পৰিবহণ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাহাজ চলাচল আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ দিশটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওমান, মালয়েছিয়া, ফ্ৰান্স, জৰ্ডান আৰু কাটাৰৰ নেতাসকলৰ সৈতে কথা পাতি ভাৰতৰ স্থিতি স্পষ্ট কৰিছে আৰু পশ্চিম এছিয়াত উদ্ভৱ হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি আলোচনা আৰু শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাত গুৰুত্ব আৰোপ কৰিছে। শ্ৰীজয়ছৱালে কয় যে প্ৰধানমন্ত্ৰীয়ে শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণৰ গৰিহণা দিছে। আনহাতে সকলো পক্ষই হৰমুজ প্ৰণালীয়েদি সুৰক্ষিত যাতায়াতৰ বিষয়টোত সমৰ্থন আগবঢ়াইছে। মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতে আৰ্মেনিয়া আজবাৰ ইজান পথেৰে 284গৰাকী তীৰ্থযাত্ৰীকে ধৰি 913গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব অসীম মহাজনে জনোৱা মতে কালি ইৰাকৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰা MT-SAFE-C বিষ্ণুৰ 15গৰাকী ভাৰতীয় ক্ৰুৰ সদস্য আজি ভাৰতলৈ ঘূৰি অহাৰ কথা। তেওঁ কয় যে পূৰ্বে ওমানৰ পৰা উদ্ধাৰ কৰা 24গৰাকী ভাৰতীয় নাৱিক ভাৰতত উপস্থিত হৈছেহি। তেওঁ লগতে কয় যে কাটাৰ বিমানবন্দৰে আজি ভাৰতলৈ 10খন বিশেষ বিমান চলোৱাৰ সম্ভাৱনা আছে। শ্ৰীমহাজনে লগতে কয় যে উপসাগৰীয় অঞ্চলৰ বিভিন্ন ঘটনাত 6জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুওৱাৰ লগতে এজন নিৰুদ্দেশ হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা অনুটিন শৰ্ণবীৰাকুলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কাম কৰিবলৈ আগ্ৰহী বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰত থাইলেণ্ড কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰি যাব। তেওঁ কয় যে উভয় দেশে নিবিড় সাংস্কৃতিক সংযোগেৰে বান্ধ খাই থকাৰ লগতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে উভয় দেশে একত্ৰিত হৈ জনসাধাৰণৰ উন্নতিৰ বাবে কাম কৰি যাব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি নতুন দিল্লীত দেশৰ কৃষিৰ অৱস্থাৰ বিষয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে। বিভিন্ন ৰাজ্যত আৱতৰীয় বৰষুণ আৰু ধুমুহাৰ ফলত শস্য নষ্ট হোৱাৰ বিষয়ে আলোচনা কৰাৰ বিষয়ে এই বৈঠকৰ আয়োজন কৰা হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীচৌহানে কয় যে কৃষকসকলে যাতে শীঘ্ৰেই সাহায্য লাভ কৰে তাক নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় জৰীপ চলাই থকাৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। তেওঁ কয় যে কৃষকসকলে যাতে উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰে তাৰ বাবে ন্যূনতম সমৰ্থন মূল্যত সুচলভাৱে শস্য সংগ্ৰহ কৰাটো নিশ্চিত কৰাৰ বাবেও নিৰ্দেশনা জাৰি কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে সমাগত খাৰিফ শস্য উৎপাদনৰ ঋতুৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন অঞ্চলত আঞ্চলিক সন্মিলন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে যাতে এই ক্ষেত্ৰত স্থানীয় প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় কৌশল অৱলম্বন কৰিব পাৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নিৰ্বাচন আয়োগে বৈদ্যুতিন মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ লগতে ব্যক্তি তথা সংগঠনসমূহেও বিজ্ঞাপন প্ৰকাশ পোৱাৰ পূৰ্বে সংবাদ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ অনুমোদন ল'ব লাগিব। টেলিভিছন, ৰেডিঅ', ৰাজহুৱা স্থানত প্ৰদৰ্শিত দৃশ্য শ্ৰাব্য মাধ্যম, ই পেপাৰ, ৱাক SMS আৰু সামাজিক মাধ্যমত যিকোনো ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰাৰ পূৰ্বে পূৰ্ব প্ৰমাণীকৰণৰ বাবে সমিতিৰ ওচৰত আবেদন কৰিব লাগিব। আয়োগে প্ৰকাশ কৰা মতে ব্যক্তি বা প্ৰাৰ্থীসকলে জিলা পৰ্যায়ৰ সংবাদ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ ওচৰত বিজ্ঞাপনৰ প্ৰমাণীকৰণৰ বাবে আবেদন কৰিব পাৰিব। আনহাতে ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত মুখ্য কাৰ্যালয় থকা সকলো ৰাজনৈতিক দলে তেনে বিজ্ঞাপনৰ প্ৰমাণীকৰণৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সংবাদ প্ৰমাণীকৰণ আৰু নিৰীক্ষণ সমিতিৰ ওচৰত আবেদন কৰিব পাৰিব। এনে পূৰ্ব প্ৰমাণীকৰণ অবিহনে কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সামাজিক মাধ্যম বা ৱেবছাইটসহ যিকোনো মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰিব নোৱাৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 26ৰ পৰা 29 মাৰ্চলৈ কেমেৰুনৰ য়ানডেত হবলগীয়া বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ মন্ত্ৰীমণ্ডলীয় চতুৰ্দশ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিব। বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰতে এই সন্মিলনত বিশ্ব বাণিজ্য সংস্থাক অধিক শক্তিশালী কৰাৰ পোষকতা কৰিব, যাতে বিভিন্ন ভূ ৰাজনৈতিক সমস্যাৰে জৰ্জৰিত বিশ্বত গোলকীয় বাণিজ্যিক উন্নীত কৰাত সংস্থাটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ভাৰতে লগতে ই বাণিজ্য সৰবৰাহৰ ক্ষেত্ৰত 28 বছৰে চলি থকা নিষেধাজ্ঞা, মীন খণ্ডৰ ৰাজ সাহায্যৰ লগতে বিকাশৰ বাবে বিনিয়োগৰ সুবিধা সংক্ৰান্তীয় চুক্তিৰ প্ৰস্তাৱ আগবঢ়াব। ইয়াৰ লগতে ট্ৰাম্প প্ৰশাসনে আৰোপ কৰা শুল্কৰ বিষয়েও সংস্থাটোৰ সদস্য ৰাষ্ট্ৰসমূহে আলোচনা কৰিব। চৰকাৰে বিদ্যালয়ত নামভৰ্তি নকৰা আৰু মাজতে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীক চিনাক্ত কৰাৰ বাবে দেশজুৰি অভিযান আৰম্ভ কৰিছে। শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত প্ৰাক প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়লৈ 100% নামভৰ্তিৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৰ্থনৈতিক, সামাজিক বা ভৌগোলিক বাধাৰ হেতু নিয়মীয়াকৈ বিদ্যালয়লৈ যাব নোৱাৰা শিক্ষাৰ্থীসকলৰ বাবে মুক্ত বিদ্যালয়ৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে 10,000ৰো অধিক শিক্ষা আৰু পৰীক্ষা কেন্দ্ৰ থকা ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানে বিভিন্ন কাৰণত বিদ্যালয়লৈ যাব নোৱাৰা শিক্ষাৰ্থীসকলক সুবিধা প্ৰদান কৰাৰ মঞ্চ হিচাপে কাম কৰি আহিছে। স্কোৱাচ ইণ্ডিয়ান অপেন 2026 চনত ভাৰতৰ তানভি খান্না আৰু বীৰ সুত্ৰানীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। মুম্বাইৰ চি চি আই ব্ৰাৱন ষ্টেডিয়ামত আজি আয়োজিত কোৱাৰ্টাৰ ফাইনেলত তানভি খান্নাই মালয়েছিয়াৰ আইনা আমানিক পৰাস্ত কৰে। ইপিনে পুৰুষৰ কোৱাৰ্টাৰ ফাইনেলত বীৰ সুত্ৰানীয়ে ইজিপ্তৰ মহম্মদ ছাৰাফক পৰাস্ত কৰে। আনহাতে আজি সন্ধিয়া হবলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অনাহাতা সিং মালয়েছিয়াৰ সেহবিত্ৰা কুমাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে আজি নতুন দিল্লীত আয়োজিত ভাৰত বিদ্যুৎ শীৰ্ষ সন্মিলনৰ আপাহতে মৰিছাছৰ শক্তিমন্ত্ৰী পেট্ৰিক জাৰ্ভিয়াছ আৰ্চিবাৰ্ডেনক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীলালে কয় যে দুয়োগৰাকী নেতাই শক্তি উৎপাদন, সৰবৰাহ আৰু বিতৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত শক্তি সুৰক্ষা, দক্ষতা আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ বিষয়ে আলোচনা কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। দেশৰ সকলো তেল শোধনাগাৰ পূৰ্ণ সামৰ্থ্যৰে চলি থকাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেল মজুত আছে বুলি চৰকাৰে দোহাৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা অমিতিন চাৰ্ণাবিৰাকুলক অভিনন্দন জনাইছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দেশৰ কৃষিৰ অৱস্থাৰ বিষয়ে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে। নিৰ্বাচন আয়োগে বৈদ্যুতিক মাধ্যমত ৰাজনৈতিক বিজ্ঞাপন প্ৰকাশ কৰাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছে আৰু স্কোৱাচ ইণ্ডিয়ান অপেন 2026ত ভাৰতৰ তানভি খান্না আৰু বীৰ সুত্ৰানীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।